এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়ৰ বাতৰি পঢ়িছো বৰ্ষপ্ৰিয়া দত্তই। ৰাজ্যৰ উদ্যোগ বাণিজ্য ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই আজি যোৰহাট আৱৰ্ত ভৱনৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। এই সভাত সাম্প্ৰতিক বান পৰিস্থিতি আৰু ইয়াৰ যোৰা মৰাৰ বাবে ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ ক্ষয় ক্ষতি সম্পৰ্কত বুজ লৈ সংশ্লিষ্ট সকলো বিভাগকে দুৰ্যোগৰ সময়ত জনসাধাৰণৰ কাষত থাকি সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে। তদুপৰি খেতিগ্ৰস্ত ৰাইজে যাতে সাহায্য, চিকিৎসা সেৱা, বিশুদ্ধ খোৱাপানীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী লাভ কৰিব পাৰে তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে। একেদৰে বাটপথ, বিদ্যালয় আৰু ৰাজহুৱা সম্পত্তিৰ ক্ষয় ক্ষতিৰ হিচাপ হিচাপে সঠিকভাৱে নিৰূপণ কৰি ক্ষতিপূৰণ নাইবা পুনৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে পৰামৰ্শ দিয়ে। তেওঁ জলসম্পদ, লোকনিৰ্মাণ, কৃষি, চিকিৎসা, পশু চিকিৎসা, শক্তি আদি বিভাগক সকলো সময়তে সাজু হৈ থাকি জনসাধাৰণৰ সেৱা আগবঢ়াবলৈ আহান জনায়। সভাখনত জিলাখনৰ আয়ুক্তই সাম্প্ৰতিক বানত যোৰহাট জিলাত হোৱা ক্ষয় ক্ষতি আৰু সাহায্য বিতৰণ সন্দৰ্ভত বিতং তথ্য প্ৰকাশ কৰে। এই সভাত যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, মৰিয়ণীয়া বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু দেৰগাঁও বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ লগতে শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ৰাষ্ট্ৰীয় চিকিৎসালয়ে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰি প্ৰতিবছৰে ষ্টেণ্ডাৰ্ড পাঠ্যক্ৰমত 100খন আসনৰ নামভৰ্তিক অনুমোদন জনাইছে। ইয়াৰ ফলত ৰাজ্যখনত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 13লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে প্ৰকাশ কৰি ৰাজ্যৰ চিকিৎসা ব্যৱস্থাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো কৃতজ্ঞতা জ্ঞাপন কৰে। ডঃ শৰ্মাই কয় যে চিকিৎসা ক্ষেত্ৰত এই মাইলৰ খুঁটিয়ে ৰাজ্যৰ স্বাস্থ্যসেৱা, শিক্ষা আৰু সেৱা সম্প্ৰসাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হ'ব। অসম চৰকাৰে বিদ্যালয় শিক্ষা বিভাগে শিক্ষা সেতু এপত 33খন জিলাৰ 4907গৰাকী শিক্ষক দীৰ্ঘদিন ধৰি অনুপস্থিত থকাটো ধৰা পেলাইছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে দায়িত্বাহী অতিৰিক্ত জিলায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত সংশ্লিষ্ট শিক্ষকসকলৰ অনুপস্থিতি সন্দৰ্ভত বিদ্যালয় পৰিদৰ্শক নাইবা জিলা প্ৰধান শিক্ষা বিষয়াৰ সহযোগত অনুসন্ধান কৰি অনুপস্থিতিৰ কাৰণসমূহ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে প্ৰতিবেদন দাখিল নকৰা পৰ্যন্ত এইসকল শিক্ষকৰ দৰমহা বন্ধ ৰাখিবলৈ নিৰ্দেশনাত উল্লেখ কৰা হৈছে। বিদ্যালয় শিক্ষা বিভাগৰ তথ্য অনুসৰি তিনিচুকীয়া জিলাত সৰ্বাধিক 424জন শিক্ষক শিক্ষা সেতু এপত দীৰ্ঘদিন ধৰি অনুপস্থিত হৈ আছে। গোলাঘাট জিলাৰ গোলাঘাটৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষা অনুষ্ঠান শ্ৰী শ্ৰী যুগানন্দদেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ উদযাপন কাৰ্যসূচী আজি শুভাৰম্ভ কৰা হয়। উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই আজি পুৱা পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে 1964চনতে স্থাপিত গোলাঘাটৰ এই ঐতিহ্যমণ্ডিত শিক্ষা অনুষ্ঠানখনৰ উত্তৰণৰ ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি মন্তব্য কৰে। আজি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি স্মৃতিতৰ্পণ, মহাবিদ্যালয় চৌহদৰ ভিতৰতে সাংস্কৃতিক শোভাযাত্ৰা আৰু বিয়লি নৰপুৰণি ছাত্ৰ ছাত্ৰীৰ অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। অসমত বছৰৰ দ্বিতীয়টো দিনত 30খন জিলাৰ 24লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বিগত 24 ঘণ্টাত বানত ৰাজ্যখনত কোনো লোকৰ মৃত্যু হোৱা দেখা পোৱা নাই। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি উজনি অসমৰ বিভিন্ন স্থানত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। শেহতীয়া বানত ৰাজ্যখনৰ প্ৰায় 47,000 লোকে ঘৰ বাৰী বাণী দুৰ্যোগ সাময়িকভাৱে কাৰ্য শিবিৰত থাকিবলগীয়া হৈছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কমেও 100টা বন্য জন্তুক উদ্ধাৰ কৰিছে। আনহাতে বানত উদ্যানখনৰ প্ৰায় 90টা জন্তুৰ মৃত্যু হৈছে। বানৰ সময়ত কাৰ্বি পাহাৰলৈ যোৱা বন্য জন্তু উদ্যান কৰ্তৃপক্ষই ড্ৰোনৰ সহায় নিৰীক্ষণ কৰি উদ্ধাৰৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যৰ পঞ্চায়ত আৰু বন উন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি ডিব্ৰুগড় পৌৰ নিগম কাৰ্যালয় পৰিষদসকলৰ লগত এখন বৈঠকত মিলিত হৈ জিলাখনৰ কৃত্ৰিম বানপানীৰ সমস্যা আৰু সমাধানৰ ক্ষেত্ৰত মতামত গ্ৰহণ কৰে। শিক্ষা, জনজাতি পৰিক্ৰমা আদি বিভাগৰ ক্ষেত্ৰত মন্ত্ৰী ডাঃ মনোজ পেগুৱে লখিমপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়, জিলাখনৰ উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, অতিৰিক্ত আয়ুক্তসকল, ৰাজহ চক্ৰ বিষয়া, কণ্ডনিয়ন বিষয়া আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকলৰ উপস্থিতিত শেহতীয়া বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি মৰিগাঁও জিলাৰ মানুহ ৰাজহ চক্ৰৰ অধীনৰ চমকা অঞ্চল পৰিদৰ্শন কৰি বান খহনীয়াৰ সামগ্ৰিক পৰিস্থিতি নিৰীক্ষণ কৰে। মন্ত্ৰীগৰাকীৰ লগত জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই অঞ্চলটো পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লয়।